এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই মৰমী কাশ্যপ আৰু মোৰ সৈতে আছে প্ৰজন্মা চহৰীয়া। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, কাইলৈ দেশৰ 76 সংখ্যক গণৰাজ্য দিৱস, ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ গুৱাহাটীত আৰু ডিব্ৰুগড়ত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ গণৰাজ্য দিৱসৰ পতাকা উন্মোচন, অসম আৰক্ষীৰ উপ মহাপৰিদৰ্শক ইন্দ্ৰাণী বৰুৱালৈ ৰাষ্ট্ৰপতিৰ বিশিষ্ট সেৱা পদক আৰু ৰাজ্যৰ আন 16 আৰক্ষী বিষয়া জোৱানলৈ উৎকৃষ্ট সেৱা পদকৰ বাবে নাম ঘোষণা, মানস ৰাষ্ট্ৰীয় উদ্যানত ৰাষ্ট্ৰীয় পৰ্যটন দিৱস পালন, ৰাষ্ট্ৰীয় উদ্যানখনৰ বাঁহবাৰী ৰেঞ্জৰ সমীপৰ গোলাকগাঁৱক বিটিচি পৰিষদৰ আদৰ্শ গাঁও ঘোষণা, হাউলিৰ পৰা বৰপেটা মুকালমুৱা সাজু হৈ আমিনগাঁৱলৈ পথছোৱা উন্নীতকৰণত কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ৰ অনুমোদন, আৰু চেন্নাইত খন্তেক পাছতে ভাৰত আৰু ইংলেণ্ডৰ মাজত চলিত T20 ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেল টছত জয়লাভ কৰি ভাৰতৰ ফিল্ডিঙৰ সিদ্ধান্ত। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে গণৰাজ্য দিৱস উপলক্ষে খন্তেক পাছতে ৰাষ্ট্ৰক উদ্দেশ্যি ভাষণ দিব। ৰাষ্ট্ৰপতিয়ে হিন্দী আৰু ইংৰাজীত দিয়া এই ভাষণ আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ কেন্দ্ৰই প্ৰচাৰ কৰিব। আকাশবাণী গুৱাহাটী কেন্দ্ৰই ৰাষ্ট্ৰপতিৰ ভাষণৰ অসমীয়া ভাষান্তৰ নিশা 9:30 প্ৰচাৰ কৰিব। ৰাষ্ট্ৰপতিৰ এই ভাষণৰ পৰিপ্ৰেক্ষিতত আজি সন্ধিয়া 7:10 প্ৰচাৰিত হ'বলগীয়া অসমীয়া বাতৰি সন্ধিয়া 7:50 প্ৰচাৰ কৰা হ'ব। 76 সংখ্যক গণৰাজ্য দিৱস উপলক্ষে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই কাইলৈ পুৱা 9:00 ৰাজ্যবাসীক উদ্দেশ্যি ভাষণ দিব। ৰাজ্যপালৰ ভাষণৰ পৰিপ্ৰেক্ষিতত আমাৰ পুৱা 9:00 আঞ্চলিক বাতৰি 8:45 প্ৰচাৰিত হ'ব। ৰাজ্যখনত গণৰাজ্য দিৱসৰ কাৰ্যসূচীৰ আধাৰত আকাশবাণী গুৱাহাটী কেন্দ্ৰই কাইলৈ সন্ধিয়া 7:45 এখন বিশেষ অনাতাঁৰ প্ৰতিবেদন প্ৰচাৰ কৰিব। ইয়াৰ বাবে কাইলৈ সন্ধিয়া 7:45 প্ৰচাৰ হ'বলগীয়া সংবাদ চলন্তিকা প্ৰচাৰ কৰা নহয়। কাইলৈ দেশৰ 76 সংখ্যক গণৰাজ্য দিৱস। সমগ্ৰ দেশৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্ততো গণৰাজ্য দিৱস উদযাপনৰ প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। দেশৰ এই ঐতিহাসিক ক্ষণত যাতে কোনোধৰণৰ কুটাঘাতমূলক ঘটনা সংঘটিত হ'ব নোৱাৰে তাৰ বাবে আৰক্ষীয়ে কটকটীয়া নিৰাপত্তা গঢ়ি তুলিছে। ৰেল আৰক্ষীয়েও ৰেল লাইনসমূহত সতৰ্ক দৃষ্টি ৰাখিছে। গুৱাহাটীৰ খানাপাৰাৰ অসম পশুপালন আৰু পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত হ'বলগীয়া কাৰ্যসূচীত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই পুৱা 9:00 আনুষ্ঠানিকভাৱে ৰাষ্ট্ৰীয় পতাকা উন্মোচন কৰিব। গুৱাহাটীত গণৰাজ্য দিৱস উদযাপনৰ প্ৰস্তুতি সন্দৰ্ভত এয়া আমাৰ গুৱাহাটীৰ সংবাদদাতা হেমন্ত বৰা।
কাইলৈ 76 সংখ্যক গণৰাজ্য দিৱস। গুৱাহাটীৰ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত হ'বলগীয়া গণৰাজ্য দিৱসৰ সকলো প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে। কাইলৈ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই গণৰাজ্য দিৱসৰ ৰাষ্ট্ৰীয় পতাকা পুৱা 9:00 আনুষ্ঠানিকভাৱে উত্তোলন কৰিব। খানাপাৰাত অনুষ্ঠিত হ'বলগীয়া 76 সংখ্যক গণৰাজ্য দিৱসত এইবেলি আৰক্ষী অৰ্ধসামৰিক বাহিনী বেটেলিয়ান NCCকে ধৰি মুঠ 24 দলে অংশ ল'ব। এইবাৰ প্ৰথমবাৰৰ বাবে অপৰাধ অনুসন্ধান বিভাগৰ ডগ স্কোৱাডে মাৰ্চপাষ্টত অংশ ল'ব। গণৰাজ্য দিৱস উপলক্ষে ইতিমধ্যে আৰক্ষীয়ে খানাপাৰা, দিছপুৰ, গণেশগুৰিকে ধৰি মহানগৰীৰ বিভিন্ন প্ৰান্তত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে। কালি অসম চৰকাৰৰ মুখ্য সচিব ৰবি কুটা আৰু আৰক্ষী সঞ্চালক প্ৰধান GP সিঙে খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত উপস্থিত হৈ সমগ্ৰ ব্যৱস্থা পৰ্যবেক্ষণ কৰে। ইপিনে 76 সংখ্যক গণৰাজ্য দিৱস উপলক্ষে আজি অসম আৰক্ষীৰ উদ্যোগত মহানগৰীত পাক গণৰাজ্য দিৱসৰ বিশেষ পেৰেড অনুষ্ঠিত হয়।
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কাইলৈ ডিব্ৰুগড়ৰ খনিকৰ খেলপথাৰত ৰাষ্ট্ৰীয় পতাকা উন্মোচন কৰিব। এই অনুষ্ঠানত পুৱা 6:00 দেশপ্ৰেমমূলক গীতৰ প্ৰচাৰেৰে গণৰাজ্য দিৱসৰ কাৰ্যসূচী আৰম্ভ হ'ব। ইয়াৰ পাছতে প্ৰভাত ফেৰি, ব্যক্তিগত বাসগৃহ, চৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠান, ব্যৱসায়িক প্ৰতিষ্ঠান আৰু অন্যান্য ৰাজহুৱা স্থানত ৰাষ্ট্ৰীয় পতাকা উন্মোচন কৰা হ'ব। পুৱা 8:30 মুখ্যমন্ত্ৰী ডঃ শৰ্মাই থানা চাৰিআলিত থকা জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰিব। পুৱা 8:55 শ্বহীদ তৰ্পণ আৰু 9:00 মুখ্যমন্ত্ৰীয়ে আনুষ্ঠানিকভাৱে ৰাষ্ট্ৰীয় পতাকা উন্মোচন কৰিব। ইয়াৰ পাছতে অন্যান্য কাৰ্যসূচীসমূহ অনুষ্ঠিত হ'ব। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে দৰঙত, কৃষিমন্ত্ৰী অতুল বৰাই শিৱসাগৰত, ৰাজহ মন্ত্ৰী কেশৱ মহন্তই বঙাইগাঁৱত, হস্ততাঁত আৰু বস্ত্ৰশিল্প মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই চিৰাঙত, বন আৰু পৰিৱেশ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কামৰূপত, শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুৱাই ধেমাজিত, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহলে নগাঁৱত, পৰিবহণ মন্ত্ৰী যোগেন মোহনে মাহমৰা সমজিলাত, বিত্তমন্ত্ৰী অজন্তা নেওগে গোলাঘাটত, জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই শোণিতপুৰত, উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী বিমল বৰাই যোৰহাটত, জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই নলবাৰীত, ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰী নন্দিতা গাৰলুচাই বৰপেটাত, শক্তিমন্ত্ৰী প্ৰশান্ত ফুকনে তিনিচুকীয়াত, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰী কৌশিক রায় কাছাৰত, পশুপালন মন্ত্রী কৃষ্ণেন্দু পালে শ্রীভূমিত, শ্রমিক কল্যাণ মন্ত্রী রূপেশ গোয়ালায় লক্ষিমপুরত, বিটিআরৰ মুখ্য কার্যবাহী সদস্য প্রমোদ বড়ুয়ে কোকৰাঝাৰত, কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য তুলিরাম ৰংহাঙে ডিফুত, ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য দেবলাল গার্লুচাই হাফলঙত, বিটিআরৰ উপ মুখ্য কার্যবাহী সদস্য গোবিন্দ চন্দ্ৰ বসুমতাৰীয়ে ওদালগুৰিত আৰু অসম বিধানসভাৰ উপাধ্যক্ষ নোমল মমিনে গোৱালপাৰাত ৰাষ্ট্ৰীয় পতাকা উন্মোচন কৰিব। তিনিচুকীয়া জিলাতো গণৰাজ্য দিৱসৰ প্ৰস্তুতি পূৰ্ণগতিত চলিছে। গণৰাজ্য দিৱসৰ সৈতে সংগতি ৰাখি জিলাখনত আগতীয়াকৈ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ মাজত চিত্ৰাংকন, কুইজ ৰচনা আৰু শ্লোগান লিখা প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। গুৱাহাটী উচ্চ ন্যায়ালয়তো কাইলৈ 76 সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰা হ'ব। মুখ্য ন্যায়াধীশ বিজয় বিষ্ণয়ে পুৱা 8 বজাত ৰাষ্ট্ৰীয় পতাকা উন্মোচন কৰিব। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ চৌহদতো কাইলৈ গণৰাজ্য দিৱস উপলক্ষে ত্ৰিৰংগ পতাকা উন্মোচন কৰা হ'ব। আকাশবাণী গুৱাহাটীৰ অভিযান্ত্ৰিক শাখাৰ উপ সঞ্চালক প্ৰধান ৱালিউল্লাহ খানে ৰাষ্ট্ৰীয় পতাকা উন্মোচন কৰিব। গণৰাজ্য দিৱস উপলক্ষে গুৱাহাটী মহানগৰীত নিৰাপত্তাকে ধৰি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ইতিমধ্যে জিলাসমূহত গণৰাজ্য দিৱসত হ'বলগীয়া কুচকাৱাজৰ অনুশীলন সম্পূৰ্ণ হৈছে। গুৱাহাটী আৰু ডিব্ৰুগড়ৰ উপৰি ভালেমান জিলাত আজি বিয়লি প্ৰাক গণৰাজ্য দিৱসৰ কুচকাৱাজ অনুষ্ঠিত হয়। গণৰাজ্য দিৱসৰ এদিন পূৰ্বে দেশৰ বহুকেইগৰাকী আৰক্ষী বিষয়া তথা জোৱানলৈ ৰাষ্ট্ৰপতিৰ বিশিষ্ট সেৱা আৰু উৎকৃষ্ট সেৱা পদক আগবঢ়োৱা হৈছে। কেইবাখনো ৰাজ্যৰ কেইবাগৰাকী আৰক্ষী বিষয়াৰ লগতে উল্লেখনীয় সেৱা আগবঢ়োৱাৰ বাবে অসম আৰক্ষীৰ উপ মহাপৰিদৰ্শক ইন্দ্ৰাণী বৰুৱালৈ ৰাষ্ট্ৰপতিৰ বিশিষ্ট সেৱা পদক আগবঢ়োৱা হৈছে। অসম আৰক্ষীৰ আন 16 বিষয়ালৈ উৎকৃষ্ট সেৱা পদক আগবঢ়োৱা হৈছে। এইসকল বিষয়া জোৱানৰ মাজত আছে আৰক্ষী মহাপৰিদৰ্শক ৰফিউল আলম লস্কৰ, প্লেটুন কমাণ্ডাৰ প্ৰশান্ত হাতীবৰুৱা, উপ আৰক্ষী অধীক্ষক উপেন কলিতা, উপ পৰিদৰ্শক খগেন্দ্ৰ ৰয়, অসম আৰক্ষীৰ উপ পৰিদৰ্শক চিত্ৰমোহন ৰাভা, সহকাৰী উপ পৰিদৰ্শক হেমেন ভূঞা, পৰিদৰ্শক বলোৰাম চাওডাং, হাবিলদাৰ হেৰম্ব নাথ, উপ পৰিদৰ্শক বিবেকানন্দ শৰ্মা, সহকাৰী উপ পৰিদৰ্শক বিষ্ণুপ্ৰসাদ ছেত্ৰী, হেড কনষ্টেবল দীপক কাকতি আৰু শংকু চৌধুৰী, নায়ক বাপধন ৰাজবংশী আৰু কনিষ্টেবল গজেন মৰাণ। 76 সংখ্যক গণৰাজ্য দিৱসত নতুন দিল্লীৰ কৰ্তব্য পথত কাইলৈ হ'বলগীয়া কুচকাৱাজ, প্ৰতীকপথ শোভাযাত্ৰা আৰু সাংস্কৃতিক কাৰ্যসূচীসমূহ আকাশবাণী আৰু দূৰদৰ্শনে পোনপটীয়াকৈ প্ৰচাৰ কৰিব। পুৱা 9:40 পৰা হ'বলগীয়া এই অনুষ্ঠান আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কযোগে প্ৰচাৰিত হোৱাৰ লগতে প্ৰচাৰ ভাৰতীৰ OTT প্লেটফৰ্ম ৱেবযোগেও প্ৰচাৰিত হ'ব। এইবাৰ নতুন দিল্লীৰ গণৰাজ্য দিৱসৰ কুচকাৱাজত অসমৰ প্ৰতীকপথ নাথাকিব যদিও বিশ্ব ঐতিহ্যক্ষেত্ৰ চৰাইদেউ মৈদাম, পৰম্পৰাগত নৃত্য, জাপি, গড় আদি প্ৰতীকী ৰূপত লালকিল্লাত প্ৰদৰ্শন কৰা হ'ব। ৰাজ্যৰ 10 উদ্যমীক দিল্লীত হ'বলগীয়া গণৰাজ্য দিৱসৰ কুচকাৱাজলৈ বিশেষ অতিথি হিচাপে আমন্ত্ৰণ জনোৱা হৈছে। আমন্ত্ৰণ লাভ কৰা উদ্যমীসকলৰ ভিতৰত ধুবুৰীৰ নমিতা এম মাৰা, কোকৰাঝাৰৰ বিউটি ৰামচিয়াৰী, চিৰাঙৰ মীনা মুছাহাৰী, শোণিতপুৰৰ ইউৰিকা ডব্লিউ ডি ৱাগাম, ধেমাজিৰ অনিল পেগু, গুৱাহাটীৰ গোপাল কৰ্মকাৰ, শিৱসাগৰৰ প্ৰিন্স ফুকন, মৰিগাঁৱৰ প্ৰণৱ সিং, কামৰূপ মহানগৰৰ ত্ৰিবেণী বৰগোহাঁই আৰু নিৰ্মল চৌধুৰী আছে। বিভিন্ন ক্ষেত্ৰত লাভ কৰা সাফল্যৰ বাবে এই উদ্যমী কেইগৰাকীক গণৰাজ্য দিৱসৰ কুচকাৱাজলৈ আমন্ত্ৰণ জনোৱা হৈছে। গণৰাজ্য দিৱসৰ কাইলৈ নতুন দিল্লীত হ'বলগীয়া কাৰ্যসূচীৰ বাবে ৰাজ্যৰ বিভিন্ন ক্ষেত্ৰৰ কেইবাগৰাকীও ব্যক্তিয়ে আমন্ত্ৰণ লাভ কৰিছে। ধুবুৰী জিলাৰ শালকোচাৰ ভেলুপৰা দ্বিতীয় খণ্ড গাঁৱৰ নীৰেশ চন্দ্ৰ বৰ্মন আৰু শালকোচাৰ শ্ৰীগামৰ আমজামুল আমিন নামৰ দুগৰাকী খেতিয়ক এই দিৱসৰ কাৰ্যসূচীলৈ আমন্ত্ৰিত হৈছে। দুয়োগৰাকী খেতিয়কে সমবায় সমিতিৰ জৰিয়তে ভালে সংখ্যক খেতিয়কক লগত লৈ অঞ্চলটোৰ কৃষিখণ্ডলৈ উল্লেখযোগ্য বৰঙণি আগবঢ়াইছে। কেন্দ্ৰীয় চৰকাৰৰ প্ৰধানমন্ত্ৰী সূৰ্যঘৰ আঁচনিৰ সুবিধা গ্ৰহণ কৰি নিজৰ বাসগৃহত সৌৰ শক্তিৰ দ্বাৰা বিদ্যুৎ উৎপাদনত সফলতা লাভ কৰা বৰপেটাৰ কল্যাণজিৎ দাস নামৰ ব্যক্তিগৰাকীও গণৰাজ্য দিৱসৰ কাৰ্যসূচীলৈ আমন্ত্ৰিত হৈছে। দিল্লীৰ গণৰাজ্য দিৱসৰ অনুষ্ঠানত অংশগ্ৰহণৰ বাবে শিৱসাগৰ জিলাৰ নাজিৰাৰ ৰজাবাৰী গাঁৱৰ জলজীৱন আঁচনিৰ সচিব দীপাংকৰ দিহিঙীয়াই আমন্ত্ৰণ লাভ কৰিছে। দীপাংকৰ দিহিঙীয়াৰ প্ৰচেষ্টাত ৰজাবাৰী অঞ্চলৰ 145 পৰিয়ালে নলযোগে বিশুদ্ধ খোৱাপানী নিজৰ ঘৰৰ পদূলিতে লাভ কৰিবলৈ সমৰ্থ হৈছে। শিৱসাগৰ জিলাৰ মৰাবজাৰৰ হাতীমুৰীয়া ঘৰফুলীয়া বিশুদ্ধ খোৱাপানী আঁচনিৰ সভাপতি নবীন কিশোৰ গগৈয়েও দিল্লীৰ গণৰাজ্য দিৱসৰ বাবে আমন্ত্ৰণ লাভ কৰিছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক প্ৰজন্মৰ পৰা।
ৰাষ্ট্ৰীয় পৰ্যটন দিৱসৰ সৈতে সংগতি ৰাখি আজি মানস ৰাষ্ট্ৰীয় উদ্যানতো ৰাষ্ট্ৰীয় পৰ্যটন দিৱস পালন কৰা হয়। ৰাষ্ট্ৰীয় উদ্যানখনৰ বাঁহবাৰী ৰেঞ্জৰ সমীপৰ গোলাগাঁৱত ৰাষ্ট্ৰীয় পৰ্যটন দিৱসৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। এই অনুষ্ঠানতে বিটিচিৰ পৰ্যটন বিভাগে গাঁওখনক পৰ্যটন বিভাগৰ আদৰ্শ গাঁও হিচাপে ঘোষণা কৰে। অনুষ্ঠানত বিটিচিৰ কাৰ্যবাহী সদস্য গৌতম দাস, পাৰিষদ জয় মুছাহাৰীৰ লগতে পৰ্যটন বিভাগৰ কেইবাগৰাকীও বিষয়ববীয়া অংশগ্ৰহণ কৰে। আজিৰ দিনটোতে মানস ৰাষ্ট্ৰীয় উদ্যানৰ বাঁহবাৰীত ছদিনীয়া কাৰ্যসূচীৰে মানস মহোৎসৱ আৰম্ভ হয়। ৰাষ্ট্ৰীয় উদ্যানখনক অধিক জনমুখী কৰি তোলাৰ প্ৰয়াসেৰে মানস মহোৎসৱৰ আয়োজন কৰা হৈছে বুলি আয়োজকসকলে জনাইছে। আমাৰ সৈতে এয়া বাক্সা জিলাৰ সংবাদদাতা দামোদৰ তালুকদাৰ।
ৰাষ্ট্ৰীয় পৰ্যটন দিৱসৰ সৈতে সংগতি ৰাখি মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বাক্সা জিলাৰ বাঁহবাৰীত আজিৰে পৰা ছয়দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে মানাহ মহোৎসৱৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। এই মহোৎসৱৰ জৰিয়তে মানাহ ৰাষ্ট্ৰীয় উদ্যান পৰিভ্ৰমণ কৰিবলৈ অহা পৰ্যটকসকলে মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰাকৃতিক দৃশ্য উপভোগ কৰাৰ লগতে ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয় এলেকাত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ লোককৃষ্টিৰ সৈতে চিনাকি কৰি দিয়াৰ প্ৰয়াস কৰা হয়। এই সুযোগতে উল্লেখ কৰিব পাৰি যে মানাহ মহোৎসৱত মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া এলেকাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ কলাকৃষ্টি, খাদ্য সম্ভাৰ আদিৰ প্ৰদৰ্শন কৰা হয় আৰু পৰ্যটকসকলক এই খাদ্য সম্ভাৰসমূহ সোৱাদ লোৱাৰ বাবে উদ্যোক্তাসকলে সুব্যৱস্থা কৰি দিয়াৰ পৰিলক্ষিত হয়। পৰ্যটকসকলৰ পৰা যথেষ্ট সমাদৰ লাভ কৰিব সক্ষম হৈছিল। আনহাতে আজি মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰে গাঁও গোলাগাঁৱত ৰাষ্ট্ৰীয় পৰ্যটন দিৱসৰ এক কাৰ্যসূচী ৰূপায়ণ কৰা হয়। বিদেশী পৰ্যটন বিভাগৰ কাৰ্যবাহী সদস্য ধৰ্মনাৰায়ণ দাসে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি গাঁওখনক সবলীকৰণ কৰাৰ উদ্দেশ্যে বিটিআৰৰ পৰ্যটন বিভাগৰ তৰফৰ পৰা পৰ্যটন বিভাগৰ আদৰ্শ গাঁও হিচাপে ঘোষণা কৰে। কেইবাটাও কাৰ্যসূচী ৰূপায়ণ কৰা অনুষ্ঠানত বিদেশী কাৰ্যবাহী সদস্য গৌতম দাস, হালবাৰী পৰিষদীয় সমষ্টিৰ পাৰিষদ জয় মুছাহাৰীকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।
কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে হাউলিৰ পৰা বৰপেটা, মুকালমুৱা, হাজোহৈ, আমিনগাঁৱলৈকে 75 কিলোমিটাৰ দৈৰ্ঘ্যৰ 427 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ উন্নীতকৰণত অনুমোদন জনাইছে। এই পথছোৱা নিৰ্মাণৰ বাবে শীঘ্ৰে নিবিদা জাৰি কৰা হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে এই পথছোৱা উন্নীতকৰণৰ ফলত বৰপেটাৰ পৰা গুৱাহাটী অভিমুখে যাত্ৰা কৰা লোকসকলৰ যাতায়াত সুচল হ'ব। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা 8:02 অসম ৰাজ্যিক শিক্ষা পৰিষদৰ মণ্ডল 1 আৰু 2 পৰীক্ষা নিয়ন্ত্ৰক নয়নজ্যোতি শৰ্মা আৰু ৰঞ্জন কুমাৰ দাসৰ সৈতে হোৱা এটি আলোচনা প্ৰচাৰ কৰা হ'ব। সমাগত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ প্ৰস্তুতি সন্দৰ্ভত হ'বলগীয়া এই আলোচনাৰ আঁত ধৰিব আকাশবাণী বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰে। কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অধীনৰ কেন্দ্ৰীয় যোগাযোগ ব্যুৰোৱে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ সহযোগত আজি কেন্দ্ৰটোৰ চৌহদত সজাগতা কাৰ্যসূচী ৰূপায়ণ কৰে। এই কাৰ্যসূচীৰ অংশ হিচাপে স্বচ্ছতা অভিযান, গছপুলি ৰোপণৰ লগতে সাংস্কৃতিক অনুষ্ঠানো অনুষ্ঠিত হয়। পৰৱৰ্তী বাতৰি শুনক মৰমী কাশ্যপৰ পৰা।
আকাশবাণী গুৱাহাটীৰ বাতৰি পৰিৱেশক তথা জ্যেষ্ঠ সাংবাদিক উৎপল কুমাৰ দাসৰ এছকল জীৱন বিলাস নামৰ গ্ৰন্থ এখন আজি গুৱাহাটী আৰ্টিষ্ট গিল্ডৰ সভাকক্ষত উন্মোচন কৰা হয়। কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ উপস্থিতিত অগতানুগতিকভাৱে গীত, কথা আৰু অন্তৰংগ আলাপৰ মাজেৰে গ্ৰন্থখন উন্মোচন কৰা হয়। অনুষ্ঠানত বিশিষ্ট লেখিকা লীনা শৰ্মা, বিশিষ্ট কবি গল্পকাৰ অতনু ভট্টাচাৰ্য, খ্যাতনামা সংগীত শিল্পী মিতালী দে, আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰ, আকাশবাণী গুৱাহাটীৰ প্ৰচাৰণ কাৰ্যবাহী নাট্যকাৰ ঋতুপৰ্ণ দাস, জ্যেষ্ঠ সাংবাদিক নৱ ঠাকুৰীয়া, মনোৰম গগৈ, হেমন্ত বৰ্মনৰ লগতে আকাশবাণী আৰু আন আন ক্ষেত্ৰৰ সৈতে জড়িত কেইবাগৰাকীও ব্যক্তিয়ে অংশগ্ৰহণ কৰে। গুৱাহাটী জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত আৰু যোৰহাট জিলা ক্ৰীড়া সন্থাৰ সহযোগত এইবাৰ যোৰহাটত 17 সংখ্যক বৰদলৈ ট্ৰফী ফুটবল প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। যোৰহাট ষ্টেডিয়ামত 29 জানুৱাৰীৰ পৰা হ'বলগীয়া প্ৰতিযোগিতাখনত 8টা দলে অংশগ্ৰহণ কৰিব। অংশগ্ৰহণকাৰী দলসমূহ হ'ল যোৰহাট টাউন ক্লাব, বৰপেটা স্পৰ্টছ ক্লাব, ভিক্টৰিয়া ক্লাব, নেপথ্য ক্লাব, ৰঞ্জিত ক্লাব, গোহাঁই টেকেলা ফুটবল ক্লাব, ৰমাকান্ত ফুটবল ক্লাব আৰু অল ষ্টাৰ ক্লাব। ভাৰত আৰু ইংলেণ্ডৰ মাজত চলিত টি20 ক্ৰিকেট শৃংখলা আজি দ্বিতীয়খন খেল খন্তেক সময় পাছতে আৰম্ভ হ'ব। চেন্নাইৰ MS চিদাম্বৰম ষ্টেডিয়ামত 7 বজাত খেলখন আৰম্ভ হ'ব। 5খনীয়া টি20 শৃংখলাটোৰ প্ৰথমখন খেলত ভাৰতে 7 উইকেটত জয়লাভ কৰি অগ্ৰগতি লাভ কৰি আছে। টছত জয়লাভ কৰি ভাৰতে ইংলেণ্ডক প্ৰথমে বেটিঙৰ বাবে আমন্ত্ৰণ জনাইছে। শিৱসাগৰৰ কোঁৱৰপুৰৰ বলিয়াঘাটত শিৱসাগৰ জিলা সাহিত্য সভাৰ দাবিংশ তিতম পূৰ্ণকালীন অধিৱেশনখন অনুষ্ঠিত হৈছে। সমন্বয় শাখা সাহিত্য সভাৰ উদ্যোগত আৰু বৃহত্তৰ কোঁৱৰপুৰবাসীৰ সহযোগত কালিৰে পৰা 3দিনীয়াকৈ বলিয়াঘাটৰ কৃষ্টি বিকাশ সমাজ প্ৰেক্ষাগৃহ তথা সাহিত্যিক খগেন বৰুৱা সোঁৱৰণি সমন্বয় ক্ষেত্ৰত অধিৱেশনখন চলি আছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটি পুনৰ এবাৰ। কাইলৈ দেশৰ 76 সংখ্যক গণৰাজ্য দিৱস ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ গুৱাহাটীত আৰু ডিব্ৰুগড়ত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ গণৰাজ্য দিৱসৰ পতাকা উন্মোচন, অসমৰক্ষীৰ উপ মহাপৰিদৰ্শক ইন্দ্ৰাণী বৰুৱালৈ ৰাষ্ট্ৰপতিৰ বিশিষ্ট সেৱা পদক আৰু ৰাজ্যৰ আন 16গৰাকী আৰক্ষী বিষয়া জোৱানলৈ উৎকৃষ্ট সেৱা পদকৰ বাবে নাম ঘোষণা, মানস ৰাষ্ট্ৰীয় উদ্যানত ৰাষ্ট্ৰীয় পৰ্যটন দিৱস পালন, ৰাষ্ট্ৰীয় উদ্যানখনৰ বাঁহবাৰী ৰেঞ্জৰ সমীপৰ গোলাগাঁৱক বিটিচি পৰিষদৰ আদৰ্শ গাঁও ঘোষণা, হাউলিৰ পৰা বৰপেটা মুকালমুৱা সাজু হৈ আমিনগাঁৱলৈ পথছোৱা উন্নীতকৰণত কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ৰ অনুমোদন আৰু চেন্নাইত খন্তেক পাছতে ভাৰত আৰু ইংলেণ্ডৰ মাজত চলিত টি টুৱেণ্টি ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেল, টছত জয়লাভ কৰি ভাৰতৰ ফিল্ডিঙৰ সিদ্ধান্ত। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি সন্ধিয়া 7:50 বজাত।